এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ দেশত আজি অপাৰেশ্যন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশত আজি অপাৰেশ্যন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। ভাৰতে যোৱা বছৰ আজিৰ এই দিনটোতে অপাৰেশ্যন সিন্দুৰৰ অধীনত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। যোৱা বছৰ 22 এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকৰ ওপৰত চলোৱা জঘন্য আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা এই অভিযানত কমেও 100 জন সন্ত্ৰাসবাদী নিহত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অপাৰেশ্যন সিন্দুৰৰ সন্ত্ৰাসবাদ আৰু দেশৰ সাৰ্বভৌমত্ব আৰু নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলো শক্তিৰ বিৰুদ্ধে অটুট সংকল্পৰ প্ৰমাণ বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই অভিযানৰ অভূতপূৰ্ব সাফল্যই দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ অদম্য সাহস আৰু দৃঢ়তাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতক ভাবুকি প্ৰদানৰ চেষ্টা কৰাসকলে আমাৰ দেশ যে সতৰ্ক, ঐক্যবদ্ধ আৰু পূৰ্ণ শক্তিৰে উত্তৰ দিবলৈ সমৰ্থ সেয়া জনা উচিত বুলি তেওঁ মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অপাৰেশ্যন সিন্দুৰৰ সন্ত্ৰাসবাদী শক্তি তথা দেশৰ শান্তি, একতা আৰু সাৰ্বভৌমত্ব বিঘ্নিত কৰিব খোজাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক ক্ষণ বুলি আখ্যা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সশস্ত্ৰ বাহিনীসমূহৰ অদম্য সাহস আৰু বীৰত্বই সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিনাশ সুনিশ্চিত কৰিছে। এই উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীসমূহে অপাৰেশ্যন সিন্দুৰৰ সময়ত অভূতপূৰ্ব সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। বাহিনীসমূহে পেহেলগামত নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ ৰাষ্ট্ৰই সশস্ত্ৰ বাহিনীসমূহক তেওঁলোকৰ বীৰত্বৰ বাবে প্ৰণিপাত জনাইছে। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতৰ হিতুপদেশ উদ্ধৃতিৰে কয় যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে অৰ্জন কৰা অভূতপূৰ্ব সাফল্য বীৰ সৈনিকসকলৰ অসীম সাহস আৰু দেশপ্ৰেমৰ নিদৰ্শনস্বৰূপ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে সশস্ত্ৰ বাহিনীসমূহক সাহস আৰু ত্যাগক প্ৰশংসা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সশস্ত্ৰ বাহিনীসমূহৰ সাহস আৰু নিষ্ঠাই দেশক সুৰক্ষিত কৰি ৰাখিছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ৰণনীতি আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত উন্নত সমন্বয়কে প্ৰতিফলিত কৰে আৰু এই সমন্বয় আধুনিক সামৰিক অভিযানৰ বাবে নতুন নিদৰ্শন দাঙি ধৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সিন্দুৰ অভিযানে দেশৰ শত্ৰুসকলক সদায় আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তিৰ বিষয়ে সোঁৱৰাই দিব বুলি প্ৰকাশ কৰিছে। এই অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে দেশৰ বাহিনীসমূহৰ অদম্য সাহসৰ প্ৰতি প্ৰণিপাত জনায়। এই দিনটোৱে শত্ৰুসকলক বিশ্বৰ যিকোনো স্থানত লুকাই থাকিলেও সাৰি যাব নোৱাৰে বুলি বাৰ্তা প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যিক বিজেপিৰ সভাপতি সৌমিক ভট্টাচাৰ্যই কালি ৰাজ্যিক সচিবালয় নবান্নত উচ্চপদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰি অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে তথা নিৰ্বাচনৰ পাছৰ হিংসাৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় পৰ্যবেক্ষক সুনীল বাঞ্চালৰ লগতে দলৰ নেতা সৌমিত্ৰ খান আৰু জ্যোতিৰ্ময় সিং মহাতো উপস্থিত থাকে। তাৰ পিছত ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে কাইলৈ দলটোৰ নৱনিৰ্বাচিত বিধায়কসকল বৈঠকত মিলিত হৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। শনিবাৰে পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিভিন্ন বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে। ভট্টাচাৰ্যই লগতে কয় যে যদি মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰে তেন্তে অনুষ্ঠানটো সাংবিধানিক নীতি অনুসৰি অনুষ্ঠিত হ'ব। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আৰক্ষীয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অভিযোগ কৰিছে যে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ড, মমতা বেনাৰ্জীৰ নেতৃত্ব, তৃণমূল কংগ্ৰেছ চৰকাৰে ৰাজনীতিৰ পথাৰত হিংসাৰ সংস্কৃতিৰ আন এক প্ৰতিচ্ছবি। সামাজিক মাধ্যমযোগে শ্ৰীপ্ৰধানে কয় যে টি এম চিৰ ভয় ভাবুকিৰ ৰাজনীতিত বিজেপিৰ কৰ্মকৰ্তাসকলে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বিজেপিৰ কৰ্মকৰ্তা আৰু সমৰ্থকসকলক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু হত্যা কৰা হৈছে। তেওঁ অভিযোগ কৰে যে এয়া কেৱল হিংসা নহয় বৰঞ্চ গণতান্ত্ৰিক বিৰোধীক চাপত ৰাখিবলৈ ৰচনা কৰা সন্ত্ৰাসৰ এটা ইচ্ছাকৃত পৰিৱেশতন্ত্ৰ। মন্ত্ৰীগৰাকীয়ে কয় যে গণতন্ত্ৰত হিংসা আৰু প্ৰতিশোধৰ কোনো স্থান নাই। তেওঁ আৰু কয় যে চন্দ্ৰনাথ ৰথৰ দৰে অগণন বিজেপি কৰ্মকৰ্তাৰ ত্যাগক পাহৰিব নোৱাৰি বা অথলে যাবলৈ দিয়া নহ'ব। শ্ৰীপ্ৰধানে কয় যে পশ্চিমবংগত শান্তি নিৰাপত্তা আৰু প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধ পুনৰুদ্ধাৰৰ বাবে যুঁজখন অব্যাহত থাকিব। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন সম্পন্ন হোৱা ৰাজ্যকেইখনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰিছে। আয়োগে আজি এটা নিৰ্দেশযোগে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰী নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ততালিকে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। কেৰালমত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত 140খনৰ ভিতৰত 102 আসন পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ৰাজ্যপাল চেন্নাইৰ পৰা তিৰুৱনন্তপুৰম আহি পোৱাৰ পাছত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। উল্লেখযোগ্য যে কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লিকাৰ বৰ্তমান তামিলনাডুৰো অতিৰিক্ত দায়িত্বত আছে। তামিলনাডুত টিভিকে দলৰ মুৰববী জোচেফ বিজয়ে আজি লোকভৱনত ৰাজ্যপাল বিশ্বনাথ আৰ্লিকাৰক দ্বিতীয়বাৰৰ কাৰণে সাক্ষাৎ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যপালে বিজয়ক মাতি পঠিয়াইছিল। কালিও শ্ৰীবিজয়ে ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু দলৰ বিধায়কসকলৰ তালিকা তথা কংগ্ৰেছৰ সমৰ্থন পত্ৰ অৰ্পণ কৰিছিল। বৰ্তমান টিভিকে দলৰ সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে অধিক বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। টিভিকেৰ নেতা থিৰুমালভনে আজি দলৰ বিধায়িনী গোটৰ বৈঠকৰ অন্তত বিজয়লৈ সমৰ্থন আগবঢ়োৱাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। বাওঁ দলসমূহেও ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হোৱা টিভিকেক চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনাইছে। পুডুচেৰী মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে আজি উপৰাজ্যপাল কে কৈলাশনাথনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত হয়। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 40 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ কৰ্মচাৰীৰ বাবে দেশজোৰা বাৰ্ষিক স্বাস্থ্য পৰীক্ষা অভিযান মুকলি কৰে। এই উদ্যম মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত দেশৰ কৰ্ম আৰু যুৱশক্তিৰ প্ৰতি সন্মান যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে চৰকাৰে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে আৰু এনে প্ৰচেষ্টাৰ ফলত নিবনুৱাৰ হাৰ প্ৰায় 3.2% হ্ৰাস পাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। পাটনাৰ গান্ধী মৈদানত আয়োজিত এটা অনুষ্ঠানত ভগৱান সিং কুশৱাহা, অৰুণ শংকৰ প্ৰসাদ, মদন চাহানী, সন্তোষ কুমাৰ সুমন, ৰাম নিষাদ, ৰাম কৃপাল যাদৱ, নীতিশ মিশ্ৰ, দামোদৰ ৰাৱত, সঞ্জয় সিং আৰু অশোক চৌধুৰীকে ধৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু এন ডি এৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। থলুৱাভাৱে নিৰ্মিত টাইপ 4 কম্পজিট CNG চিলিণ্ডাৰ উৎপাদন আৰু বাণিজ্যিকীকৰণৰ বাবে এটা নতুন উৎপাদন সুবিধা স্থাপনৰ বাবে প্ৰযুক্তি উন্নয়ন বোৰ্ডে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক 33 ৰাণত পৰাজিত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কৈ দিছো। সমগ্ৰ দেশত আজি অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশ সন্ত্ৰাসবাদক পৰাভূত কৰাৰ সংকল্পত অটল হৈ আছে। কলকাতাৰ ব্ৰিগেড খেলপথাৰত শনিবাৰে ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ দলে তিৰুৱনন্তপুৰমত তেওঁলোকৰ গুণাগথা অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।